Ea Akahbani. বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই দেশত সবাতোকৈ লঘু বুলেট প্ৰুফ জেকেট বিকশাই তুলিছে। বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদে নতুন দিল্লীস্থিত পৰিষদৰ মুখ্য কাৰ্যালয়ত ভাৰতৰ সবাতোকৈ বৃহৎ জলবায়ু ঘড়ী স্থাপন কৰিছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক 6 উইকেটত পৰাস্ত কৰে আৰু ভাৰতে আসন্ন বিশ্ব এথলেটিক ৰিলে প্ৰতিযোগিতাৰ বাবে 15-জনীয়া দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত একাধিক ৰোড শ্বত ভাগ লোৱা পৰিলক্ষিত হৈছে। এই পৰ্যায়ত শুকুৰবাৰে 13খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 89টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কালি ছত্তীশগড়ৰ জাঞ্জগীৰ চাম্পা সমষ্টিত এখন নিৰ্বাচনী সভা সম্বোধন কৰে। শ্ৰীমোদীয়ে কয় যে এন ডি এ চৰকাৰে দুখীয়া যুৱ প্ৰজন্ম, মহিলা আৰু খেতিয়কসকলৰ কল্যাণত অগ্ৰাধিকাৰ দি আহিছে। তেওঁ লগতে মহাচামুণ্ড লোকসভা সমষ্টিৰ ধমতৰি চহৰতো এখন জনসভাত অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে ৰাজস্থানৰ টং ছুবাই মাধোপুৰ লোকসভা সমষ্টিৰ উনিয়ানাত এখন নিৰ্বাচনী সভাত ভাগ লয়। আনহাতে অখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কালি উদয়পুৰত এখন সংবাদমেল সম্বোধন কৰে। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে কালি উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰ জিলাত দলীয় প্ৰাৰ্থী মহেশ শৰ্মাৰ হকে প্ৰচাৰ চলায়। তেওঁ কয় যে সম্প্ৰতি উত্তৰ প্ৰদেশ আইন শৃংখলা, উন্নয়ন, বিনিয়োগ আৰু সুশাসনৰ বাবে জনাজাত হৈ উঠিছে। একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কালি মধ্যপ্ৰদেশত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ইফালে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাই কালি কৰ্ণাটকৰ চিত্ৰদুৰ্গত এটা সমাৱেশক সম্বোধন কৰে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে ভাষণ প্ৰসংগত কৰ্ম সংস্থাপনহীনতা আৰু মূল্য বৃদ্ধিৰ বিষয়ে উত্থাপন কৰে। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে বিৰোধী দলসমূহ শাসনত থকা ৰাজ্যসমূহলৈ পুঁজি মোকলাই নিদিয়া বুলি অভিযোগ তোলে। আনহাতে বিজেপিৰ কৰ্ণাটকৰ সভাপতি বি ৱাই বিজেন্দ্ৰই মহিলাসকলক সুৰক্ষা প্ৰদানত ব্যৰ্থতাৰ বিষয় লৈ কংগ্ৰেছ নেতৃতাধীন কৰ্ণাটক চৰকাৰক তীৱ সমালোচনা কৰে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কালি বিয়লি ৱানেটত এখন নিৰ্বাচনী সভাক সম্বোধন কৰে। তেওঁ কয় যে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ দুখীয়া, যুৱ, কৃষক আৰু মহিলাসকলৰ বাবে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি কৰ্ণাটক বেংগালুৰু দক্ষিণ সংসদীয় সমষ্টিত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। এই উপলক্ষে এখন জনসভাক সম্বোধন কৰি শ্ৰীশ্বাহে তোষামোদৰ ৰাজনীতি আৰু দুৰ্নীতিৰ বাবে ৰাজ্য চৰকাৰক জকৰীয়া কৰে। তেওঁ লগতে আইন শৃংখলা পৰিস্থিতিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নিষ্ক্ৰিয়তাৰ বাবে ৰাজ্যখনত মৌলবাদী শক্তিসমূহে মূৰ দাঙি উঠিছে বুলি অভিযোগ তোলে। তেওঁ কয় যে উগ্ৰপন্থী কাম কাজৰ সৈতে জড়িত সংগঠনসমূহৰ প্ৰতি কংগ্ৰেছ দলৰ সমৰ্থনৰ বাবে ৰাজ্যখনত আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হৈছে। শ্ৰীশ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমুখী শাসনৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ ভোটদাতাসকলৰ প্ৰতি আহান জনায়। ৰোড শ্বত বিজেপি নেতা বি এছ য়েডিয়ুৰাপ্পা, বিধানসভাত বিৰোধী পক্ষৰ নেতা আৰ অশোক আৰু বেংগালুৰু দক্ষিণ সমষ্টি বিজেপি প্ৰাৰ্থী তেজস্বী সূৰ্যাসহ ভালেসংখ্যক নেতা উপস্থিত থাকে। অৰুণাচল প্ৰদেশৰ 4টা বিধানসভা সমষ্টিৰ 8টা ভোটগ্ৰহণ কেন্দ্ৰত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। বিয়লি 2 বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব। এই ভোটগ্ৰহণ কেন্দ্ৰকেইটাত যোৱা 19 এপ্ৰিলত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল যদিও নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে। বামেং আৰু নিয়াপিন বিধানসভা সমষ্টিৰ এটাকৈ ভোটগ্ৰহণ কেন্দ্ৰ, ৰুমগং সমষ্টিৰ 2টা আৰু নাছ বিধানসভা সমষ্টিৰ 4টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছত আজিয়েই এই ভোটগ্ৰহণ কেন্দ্ৰকেইটাত 17A প্ৰপত্ৰ পৰীক্ষা কৰা হ'ব। তৃতীয় পৰ্যায়ত অহা 7 মে'ত দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত হ'বলগীয়া নিৰ্বাচনত 1351গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই পৰ্যায়ত 2963গৰাকী প্ৰাৰ্থীয়ে 95টা সংসদীয় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছিল। ইপিনে অসমত এই পৰ্যায়ত 47গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডলৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানত ভাৰতীয় বন সেৱাৰ প্ৰশিক্ষণৰত বিষয়াসকলৰ সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত মধ্যপ্ৰদেশৰ সৰ্বাধিক 15গৰাকী বিষয়া থকাৰ বিপৰীতে উত্তৰাখণ্ডৰ 3গৰাকী বিষয়া আছে।
শুনক, এয়া কেৱল ফোনৰ এটা শব্দ নহয়, ক্ষুদ্ৰ কৃষকসকলৰ বাবে এয়া এক সন্মানৰ শব্দ। বীজ সাৰৰ বাবে মহাজনৰ পৰা কত ঋণ লৈছিল, তেতিয়া শস্যৰ ক্ষতিৰ বাবে আপুনি কেনেদৰে কান্দিছিল। মোদীজীয়ে আমাৰ দুখ বেদনা বুজি পাইছে, MSP বৃদ্ধি কৰিছে, জলসিঞ্চন বৃদ্ধি কৰিছে, বীমা পৰিশোধ বৃদ্ধি কৰিছে, অনলাইন বজাৰ সৃষ্টি কৰিছে, আৰু তথাপিও তেওঁ কয় যে এইটো মাত্ৰ এটা আৰম্ভণিহে। দেশক আৰু আগুৱাই লৈ যোৱাৰ মোদীজীৰ এয়া গেৰাণ্টি, আৰু মোদীজীক আগুৱাই লৈ যোৱাৰ গেৰাণ্টি মোৰ। পদুম ফুলৰ চিহ্নত ভোট দিয়ক, বিজেপিক জয়যুক্ত কৰক।
প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDOই দেশত সবাতোকৈ লঘু বুলেটপ্ৰুফ জেকেট বিকশাই তুলিছে। এই জেকেট BIS গোলা বাৰুদৰ ষষ্ঠ পৰ্যায়ৰ অধিকতম বিপদাশংকাৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ সমৰ্থ। অলপতে চণ্ডীগড়ত TBRL পৰীক্ষাগাৰত এই বুলেটপ্ৰুফ জেকেটৰ সফল পৰীক্ষণ সম্পন্ন কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে নতুন ডিজাইন দৃষ্টিভংগীৰে বিকশাই তোলা এই জেকেট নিৰ্মাণ কৰিবলৈ নতুন সামগ্ৰী আৰু প্ৰক্ৰিয়াৰ সহায় লোৱা হৈছে। বিবৃতিটোত জেকেটটোৰ সমভাগৰ কঠিন কবচ পেনেল একাধিক আঘাত প্ৰতিহত কৰিবলৈ সমৰ্থ বুলি উল্লেখ কৰা হৈছে। এই জেকেট আৰামদায়ক বুলিও কোৱা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ CSIRয়ে ধৰিত্ৰী দিৱস উদযাপনৰ অংশ হিচাপে কালি নতুন দিল্লীস্থিত পৰিষদৰ মুখ্য কাৰ্যালয়ত ভাৰতৰ সবাতোকৈ বৃহৎ জলবায়ু ঘড়ী স্থাপন কৰে। এই কাৰ্যই চি এছ আই আৰৰ জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ বিৰূপ প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যকে প্ৰতিফলিত কৰে। এই উপলক্ষে এটা সমাৱেশত ভাষণ দি পৰিষদৰ সঞ্চালক প্ৰধান ডাঃ এন কলাইছেলভিয়ে কয় যে ধৰিত্ৰী দিৱসে আমাক পৰিৱেশ সংৰক্ষণৰ আৱশ্যকতাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে CSIR আৰু এনাৰ্জি স্বৰাজ ফাউণ্ডেশ্যনৰ মাজত হোৱা চুক্তিৰ অধীনত পৰিষদৰ ভালেসংখ্যক বিজ্ঞানী আৰু কৰ্মচাৰীয়ে শক্তি সাক্ষৰতা প্ৰশিক্ষণ লাভ কৰিছে। ভাৰতে নেডাৰলেণ্ডছৰ ৰটাৰডামত অনুষ্ঠিত 26 সংখ্যক বিশ্ব শক্তি মহাসভাত দেশৰ উদ্ভাৱনী প্ৰযুক্তি আৰু শক্তি উৎপাদন পদ্ধতি প্ৰদৰ্শন কৰিছে। মহাসভাত দেশৰ শক্তি মন্ত্ৰালয়, নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়, কয়লা মন্ত্ৰালয় আৰু পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ কেন্দ্ৰীয় উদ্যোগসমূহে অংশগ্ৰহণ কৰিছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা চেন্নাই MS চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক 6 উইকেটত পৰাস্ত কৰে। খেলখনত চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 210 ৰাণ কৰে। চেন্নাইৰ হৈ অধিনায়ক ঋতুৰাজ গাইকোৱাৰে সৰ্বাধিক 108 ৰাণ কৰে। প্ৰত্যুত্তৰত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে 19 অভাৰৰ 3টা বলত 4 উইকেটৰ বিনিময়ত 213 ৰাণ সংগ্ৰহ কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ মাৰ্কাছ টইনিছে 63টা বলত 124 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতে পৰৱৰ্তী বিশ্ব এথলেটিকছ ৰিলে 2024 প্ৰতিযোগিতাৰ বাবে 15জনীয়া ৰিলে দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। পেৰিছ অলিম্পিকৰ যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতা হিচাপে গণ্য কৰিব লগা এই প্ৰতিযোগিতাখন অহা 4 আৰু 5 মেত বাহামাৰ নাচাওত অনুষ্ঠিত হ'ব। ঘোষিত ভাৰতীয় দলটোৰ খেলুৱৈসকলে পুৰুষ, মহিলা আৰু মিক্সড শাখাৰ 4x400 মিটাৰ ৰিলে দৌৰত দেশক প্ৰতিনিধিত্ব কৰিব। পুৰুষৰ 4x400 মিটাৰ ৰিলে দৌৰৰ বাবে 8জন খেলুৱৈৰ নাম ঘোষণা কৰা হৈছে। ইয়াৰ ভিতৰত 2023 চনৰ হাংঝো এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী আমোদ জেকব, মহম্মদ আনাছ য়াহিয়া, মহম্মদ আজমল আৰু ৰাজেশ ৰমেশ আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই দেশত সবাতোকৈ লঘু বুলেটপ্ৰুফ জেকেট বিকশাই তুলিছে। বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদে নতুন দিল্লীস্থিত পৰিষদৰ মুখ্য কাৰ্যালয়ত ভাৰতৰ সবাতোকৈ বৃহৎ জলবায়ু ঘড়ী স্থাপন কৰিছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক 6 উইকেটত পৰাস্ত কৰে আৰু ভাৰতে আসন্ন বিশ্ব এথলেটিকছ ৰিলে প্ৰতিযোগিতাৰ বাবে 15জনীয়া দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।